এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ভাৰত আৰু পাকিস্তানে গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ কেইঘণ্টামান পাছতে পাকিস্তানী সেনাই আজি পুনৰ যুদ্ধবিৰতি উলংঘা কৰে। জম্মু কাশ্মীৰৰ পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কেইবাটাও পাকিস্তানী ড্ৰোন দেখা গৈছে। ৰাজস্থানৰ বাৰ্মেৰত নিষ্প্ৰদীপ কৰা হৈছে। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানে আজি সন্ধিয়া তাৎক্ষণিকভাৱে গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছিল। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে নতুন দিল্লীত এই বিষয়ে ঘোষণা কৰি কয় যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধানে আজি দুপৰীয়া সংঘৰ্ষ বিৰতিৰ বাবে ফোনযোগে আহান জনায় আৰু ইয়াৰ পাছতে বিষয়টোলৈ আলোচনা হয়। এই আলোচনাত দুয়োপক্ষই গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। তেওঁ কয় যে দুয়োপক্ষই স্থল, জল আৰু আকাশমাৰ্গেৰে সকলো ধৰণৰ গুলীবৰ্ষণ আৰু সামৰিক অভিযান বন্ধ ৰখাৰ কথা সন্মত হৈছে। এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে দুয়োপক্ষকে নিৰ্দেশ দিয়া হৈছে বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে সোমবাৰে সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংঘৰ্ষ বিৰতি ঘোষণাৰ ঠিক পাছতে নতুন দিল্লীত তেওঁৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল, চীফ অব ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰববীসকল বৈঠকত উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। শিৱসাগৰ সদৰৰ গৌৰীসাগৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত 4খন জিলা পৰিষদৰ বাবে কাইলৈ ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ'ব। ভোটগণনাত নিয়োজিত 500গৰাকী বিষয়াক আজি অনুশীলন কৰোৱা হয়। নগাঁও জিলাৰ থিং, ৰূপহী আৰু চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হ'ব। একেদৰে বৰহমপুৰ আৰু নগাঁও সমষ্টিৰ ভোটগণনা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত হ'ব। এই ভোটগণনাৰ বাবে জিলাখনত 1424গৰাকী বিষয়া কৰ্মচাৰীক নিয়োগ কৰা হৈছে। মাজুলী জিলাতো কাইলৈ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। 5টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ'ব। হোজাই জিলাত কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163নম্বৰ ধাৰাৰ অধীনত নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সন্ধিয়াৰ ভাগত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি হয়। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন ভিন অঞ্চলত হোৱা এই ধুমুহা বৰষুণৰ ফলত ঠায়ে ঠায়ে গছ গছনি উভালি পৰাৰ লগতে কোনো কোনো ঠাইত পথ যোগাযোগ আৰু বিদ্যুৎ সংযোগ ব্যাহত হৈছে। বৰপেটা জিলাত ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত হৈছে। ধুমুহাৰ ফলত কেইবা ঠাইতো পথৰ ওপৰত গছ বাগৰি পৰে। ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি বিদ্যুৎ যোগানো ব্যাহত হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যসেৱা বিভাগৰ সঞ্চালক ডঃ উমেশ ফাংচুৱে আজি কোকৰাঝাৰ আৰু চিৰাং জিলাত স্বাস্থ্যজনিত স্থিতি পৰ্যালোচনা কৰে। ৰাজ্যৰ শিক্ষামন্ত্ৰী নিৰেশ মৰ্মে সঞ্চালকগৰাকীয়ে কোকৰাঝাৰ জিলাত মেলেৰিয়াৰ সংক্ৰমণ অধিক হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে। তেওঁ জিলাখনৰ সৰলপাৰা আৰু বন্তিজোৰা অঞ্চললৈ গৈ মেলেৰিয়াৰ সংক্ৰমণ হোৱা পৰিয়ালসমূহৰ সদস্যৰ সৈতেও মত বিনিময় কৰে। উল্লেখযোগ্য যে চৰকাৰী তথ্য অনুসৰি কোকৰাঝাৰ জিলাত 30 এপ্ৰিল পৰ্যন্ত 450গৰাকীতকৈ অধিক লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। ডঃ ফাংচুৱে ইয়াৰ পাছতে কোকৰাঝাৰ জিলা সদৰত আয়োজিত এখন উচ্চ পৰ্যায়ৰ বৈঠকতো অংশগ্ৰহণ কৰে। ৰেল মন্ত্ৰালয়ে ছিকিমৰ জৰেথাং আৰু লেগচিত হৈ মেলিৰ পৰা ডেণ্টামলৈ নতুন ৰেলপথৰ বাবে স্থানৰ চূড়ান্ত জৰীপত অনুমোদন জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱে ৰূপায়ণ কৰিবলগীয়া এই জৰীপ কাৰ্যৰ বাবে 2,25,00,000 টকাৰ অনুমোদন দিয়া হৈছে। ভাৰত নেপাল সীমান্তত অৱস্থিত ডেণ্টামৰ দৰে আওহতীয়া চহৰক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই প্ৰকল্প ৰূপায়ণ কৰা হ'ব। সৰুহোজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা দেওহা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে। কাৰাটেৰ যোগেদি অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ইউনিফাইড কাৰাটে গিল্ডৰ উদ্যোগত এই প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ 1,500 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025ত অসমৰ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যই সোণৰ পদক লাভ কৰিছে। বিহাৰত চলি থকা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰিয়ানুজে চূড়ান্ত খেলত তামিলনাডুৰ পি বি অভিনন্দনক 4-1 পইণ্টৰ ব্যৱধানত পৰাজিত কৰে। প্ৰতিযোগিতাখনৰ পুৰুষৰ ডাবলছত অসমৰ দিব্য ৰাজখোৱাৰ সৈতে জুটি বান্ধি তেওঁ ৰূপৰ পদক লাভ কৰে। এই সফলতাৰে টেবুল টেনিছৰ পুৰুষৰ শাখাত অসমৰ দলটোৱে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমে আজি চেপাক টেকৰত সোণৰ পদক অৰ্জন কৰে। অসমে বিহাৰক 13-15, 15-17 ফলাফলত পৰাস্ত কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।